জিহুচুৱা দহ অধ্যায়। কনানৰ দক্ষিণ ভাগ পৰাজয় কৰা। এইদৰে জিৰচালেমৰ ৰজা আদুনেচেদকে যেতিয়া শুনিলে যে জিহুচুৱাই যেনেকৈ জিৰিহু আৰু তাৰ ৰজালৈ কৰিছিল, তেনেকৈ অয়ৰ আটক কৰি তাক নিঃশেষে বিনষ্ট কৰিলে। আৰু তেওঁ শুনিবলৈ পালে যে গিবিউনিয়াসকলে ইজৰাইলীয়া লোকসকলৰ সৈতে সন্ধি স্থাপন কৰি তেওঁলোকৰ মাজত থকা হ'ল, তেতিয়া জেৰুচালেমৰ সন্তানসকলে অতিশয় ভয় পালে, কিয়নো গিবিউন ৰাজধানীৰ নিচিনা এখন ডাঙৰ নগৰ, অয়তকৈও ডাঙৰ, আৰু তাৰ লোকসকল বীৰ পুৰুষ আছিল। এই হেতুকে জেৰুচালেমৰ ৰজা আদুনিচেদকে হিব্ৰুনৰ ৰজা হুহমৰ, জমুতৰ ৰজা পিৰামৰ, লাখিছৰ ৰজা জাফিয়াৰ আৰু ইলগুনৰ ৰজা দৰ্বিয়ৰ ওচৰলৈ মানুহ পঠিয়াই এই কথা ক'লে, আহা, মোৰ ওচৰলৈ আহা আৰু মোক সহায় কৰা, আমি গিবিউনিয়াসকলক আঘাত কৰোঁগৈ, কিয়নো তেওঁলোকে জিহুচুৱা আৰু ইজৰাইলৰ সন্তানসকলৰ সৈতে সন্ধি পাতিলে। তাতে জেৰুচালেমৰ ৰজা, হিব্ৰুনৰ ৰজা, জমুৰ্তৰ ৰজা, লাখিছৰ ৰজা আৰু ইলগুনৰ ৰজা, ইমুৰিয়াসকলৰ এই পাঁচজন ৰজাই গোট খাই নিজ নিজ সৈন্যসকলক গিবিউনলৈ লগত লৈ গ'ল আৰু তাৰ সন্মুখত চাউনি পাতি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে। তেতিয়া গিবিউনৰ লোকসকলে গিলগলৰ চাউনিলৈ আৰু জিহুচুৱাৰ ওচৰলৈ মানুহ পঠিয়াই ক'লে যে, আপুনি আপোনাৰ এই বন্দীসকলৰ পৰা হাত নুকুচাব, আমাৰ ওচৰলৈ বেগাই আহি আমাক ৰক্ষা কৰক, আমাক আহি সহায় কৰক, কিয়নো পৰ্বত নিবাসী ইমুৰিয়াসকলৰ সকলো ৰজাই আমাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গোট খালে। তেতিয়া জিহুচুৱাই সকলো যোদ্ধাৰু আৰু বলৱান বীৰ পুৰুষসকলক লগত লৈ গিলগলৰ পৰা যাত্ৰা কৰিলে। জিহুৱাই জিহুচুৱাক ক'লে, তুমি তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো মই তেওঁলোকক তোমাৰ হাতত দিলোঁ, তেওঁলোকৰ কোনেও তোমাৰ আক্ৰমণক ক্ৰান্ত কৰিব নোৱাৰিব। জিহুচুৱাই গিলগলৰ পৰা উৰে ৰাতি খোজকাঢ়ি গৈ অকস্মাতে তেওঁলোকৰ ওচৰ ওলাল। তেতিয়া জিহুৱাই ইজৰাইলৰ সাক্ষাতে তেওঁলোকক ব্যাকুল কৰাত ইজৰাইলে গিবিউনত মহাপৰাক্ৰমেৰে তেওঁলোকক সংহাৰ কৰিলে আৰু বৈত হুৰুনলৈ উঠি যোৱা বাটেদি তেওঁলোকক খেদি নি অজেকা আৰু মক্কেডালৈকে আঘাত কৰিলে। ইজৰাইলৰ সন্মুখৰ পৰা পলাই যোৱা সময়ত তেওঁলোকে যেতিয়া বৈত হুৰুনৰ পৰা নামি যোৱা বাটত আছিল, তেতিয়া জিহুৱাই আকাশৰ পৰা ডাঙৰ ডাঙৰ শিল বৰষালে আৰু তাতে তেওঁলোকৰ মৃত্যু হ'ল। ইজৰাইলৰ সন্তানসকলে যিমান মানুহ তৰোৱালেৰে বধ কৰিছিল তাতোতকৈও অধিক লোক শিলাবৃষ্টিত মৰিল। তেতিয়া জিহুৱাই ইজৰাইলৰ সন্তানসকলক ইমুৰিয়াসকলৰ ওপৰত জয়ী হ'বলৈ দিলে। সেইদিনা জিহুচুৱাই ইজৰাইলৰ সাক্ষাতে জিহুৱাক ক'লে, হে সূৰ্য, তুমি গিবিউনৰ ওপৰত স্থিৰ হোৱা, আৰু হে চন্দ, তুমি অয়ালুনৰ উপত্যকাৰ ওপৰত স্থিৰ হোৱা। সূৰ্য স্থগিত হ'ব আৰু চন্দ্ৰও ৰৈ থাকিব যেতিয়ালৈকে সন্তানসকলে নিজৰ শত্ৰুবোৰক প্ৰতিশোধ নলয়। এই কথা জানো যাচেৰ পুস্তকত লিখা নাই। এইদৰে সূৰ্য আকাশৰ মাজ ঠাইত থিৰে থাকি প্ৰায় সম্পূৰ্ণ একদিন মাৰ যাবলৈ লৰচৰ নকৰিলে। ইয়াৰ পূৰ্বতে কি পৰৱৰ্তী কালতো এইদৰে জিহুৱাই মনুষ্য বাক্যলৈ কাণ পতা এনে এটা পুনৰ নহ'ল, কিয়নো সেইদিনা জিহুৱাই ইজৰাইলৰ পক্ষে যুদ্ধ কৰিছিল। জিহুচুৱাই সকলো ইজৰাইলী লোকক লগত ল'লে আৰু গিলগলৰ চাউনিলৈ উলটি আহিল আৰু সেই পাঁচজন ৰজা পলাই গৈ মক্কেডাৰ গুহাত লুকাই থাকিল। পাছত কোনো লোকে জিহুচুৱাক বাতৰি দি ক'লে, সেই পাঁচজন ৰজাক মক্কেডাৰ গুহাত লুকাই থকা দেখা গৈছে। তেতিয়া জিহুচুৱাই ক'লে, তোমালোকে সেই গুহাৰ মুখত কেতবোৰ ডাঙৰ শিল বগৰাই দি তেওঁলোকক পহৰা দিবলৈ তাৰ ওচৰত মানুহ ৰাখাগৈ, কিন্তু তোমালোকে পলম নকৰিবা, শত্ৰুবোৰৰ পাছে পাছে খেদি গৈ তেওঁলোকৰ লোকসকলক পাছফালৰ পৰা সংহাৰ কৰা, তেওঁলোকক নিজ নিজ নগৰত সোমাবলৈ নিদিবা, কিয়নো তোমালোকৰ ঈশ্বৰ যিহুৱাই তেওঁলোকক তোমালোকৰ হাতত সমৰ্পণ কৰিলে। পাছত যিহুচুৱা আৰু ইজৰাইলৰ সন্তানসকলে যেতিয়া মহাপৰাক্ৰমেৰে তেওঁলোকক নিঃশেষে সংসাৰ কৰিলে আৰু তেওঁলোকৰ অৱশিষ্ট লোকসমূহ গড়েৰে আবিত নগৰবোৰত গৈ যেতিয়া সোমাল, তেতিয়া সকলো লোক মক্কেদাৰ চাৱনিত থকা যিহুচুৱাৰ ওচৰলৈ শান্তিৰে ওলটি আহিল আৰু ইজৰাইলৰ সন্তানসকলৰ মাজৰ কোনেও কাৰো বিৰুদ্ধে একো ক'বলৈ সাহস নকৰিলে। পাছত যিহুচুৱাই আজ্ঞা কৰিলে, বোলে তোমালোকে সেই গুহাৰ মুখ মুকলি কৰি তাত লুকাই থকা সেই পাঁচজন ৰজাক উলিয়াই মোৰ ওচৰলৈ লৈ আহা। পাছত তেওঁলোকে তেওঁ কোৱাৰ দৰে কৰিলে। তেওঁলোকে এই পাঁচজন ৰজাক অৰ্থাৎ জেৰুচালেমৰ ৰজা, হিব্ৰুনৰ ৰজা, জমুৰ্টৰ ৰজা, লাখিছৰ ৰজা আৰু ইগ্ৰুনৰ ৰজাক সেই গুহাৰ পৰা উলিয়াই আনিলে আৰু তেওঁৰ ওচৰলৈ লৈ আহিল। এইদৰে সেই ৰজাকেইজনক তেওঁৰ ওচৰলৈ লৈ অহাৰ পাছত যিহুচুৱাই ইজৰাইলৰ পুৰুষসকলক মাতি আনিলে আৰু তেওঁৰ লগত নিজৰ লগত যোৱা সেনাপতিসকলক আজ্ঞা কৰিলে, বোলে তোমালোকে ওচৰলৈ আহি এই ৰজাসকলৰ ডিঙিত ভৰি দিয়া। এই হেতুকে তেওঁলোকে ওচৰলৈ আহি তেওঁলোকৰ ডিঙিত ভৰি দিলে। তেতিয়া যিহুচুৱাই তেওঁলোকক ক'লে, তোমালোকে ভয় নকৰিবা আৰু ব্যাকুল নহবা, তোমালোক বলৱান আৰু হাঁহিয়াল হোৱা, কিয়নো তোমালোকে যি যি শত্ৰুসকলৰ সৈতে যুদ্ধ কৰিবা সেই সকলো শত্ৰুকে যিহুৱাই এইদৰে কৰিব। তেতিয়া যিহুচুৱাই সেই পাঁচজন ৰজাক আঘাত কৰি বধ কৰিলে আৰু পাঁচডাল কাঠত ওলমাই থলে। এইদৰে তেওঁলোক সন্ধ্যালৈকে কাঠত ওলমি থাকিল। পাছত সূৰ্য মাৰ যোৱা সময়ত লোকসকলে যিহুচুৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকক কাঠৰ ওপৰৰ পৰা নমাই আনিলে আৰু তেওঁলোকে লুকাই থকা গুহাতেই তেওঁলোকক নি পেলাই দিলে। তাৰ পাছত সেই গুহাৰ মুখত ডাঙৰ ডাঙৰ শিল দি থলে। সেই ৰজাকেইজন আজিলৈকে সেই ঠাইতে আছে। এইদৰে যিহুচুৱাই সেই দিনাই মক্কেদাৰ দখল কৰি ল'লে আৰু তৰোৱালৰ ধাৰেৰে সেই ঠাইৰ ৰজা আদি কৰি সকলোকে আঘাত কৰি সকলো মানুহক নিঃশেষে বিনষ্ট কৰিলে আৰু কাকো অৱশিষ্ট নাৰাখিলে। তেওঁ জিৰিহুৰ ৰজালৈ যেনে কৰিছিল মক্কেদাৰ ৰজাসকললৈকো তেনে কৰিলে। তাৰ পাছত যিহুচুৱাই সকলো ইজৰাইলী লোকক লগত লৈ মক্কেদাৰ পৰা লিবনালৈ গ'ল আৰু লিবনাৰ বিৰুদ্ধে যুদ্ধ কৰিলে। তাতে যিহুৱাই লিবনাৰ লগতে তাৰ ৰজাক ইজৰাইলৰ হাতত দিলে। যিহুচুৱাই তাত থকা প্ৰত্যেক জীৱন্ত প্ৰাণী আৰু তাৰ ভিতৰত থকা সকলো মানুহক আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে। তেওঁ তাৰ মাজত কোনো প্ৰাণীক জীৱিত নাৰাখিলে। জিৰিহুৰ ৰজালৈ যেনে কৰিছিল তাৰ ৰজালৈকো তেওঁ তেনে কৰিলে। তাৰ পাছত যিহুচুৱাই সকলো ইজৰাইলী লোকক লগত লৈ লিবনাৰ পৰা লাখিছলৈ গ'ল। তেওঁ তাৰ কাষতে চাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে। তেতিয়া যিহুৱাই লাখিছকো ইজৰাইলৰ হাতত দিলে। যিহুচুৱাই দ্বিতীয়ৰ দিনা সেই ঠাই দখল কৰি ল'লে। লিবনালৈ যেনেকুৱা কৰিছিল লাখিছলৈও তেওঁ তেনেকুৱাই কৰিলে। তাৰ পাছত সেই ঠাই আৰু তাৰ মাজত থকা সকলো জীৱিত প্ৰাণীক তৰোৱালেৰে আঘাত কৰিলে। তেতিয়া গেজৰৰ ৰজা হুৰমে লাখিছক সহায় কৰিবলৈ আহিছিল। যিহুচুৱাই তাত থকা এজনো প্ৰাণী নিঃশেষ নোহোৱালৈকে তেওঁক আৰু তেওঁৰ সৈন্যসকলক আঘাত কৰিলে। তেতিয়া যিহুচুৱাই সকলো ইজৰাইলী লোকক লগত লৈ লাখিছৰ পৰা ইলগুলনলৈ গ'ল। তেওঁলোকে তাৰ কাষতে চাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে। সেই একেদিনাই তেওঁলোকে সেই ঠাই দখল কৰি ল'লে। যেনেকৈ লাখিছলৈ কৰিছিল তেনেকৈ যিহুচুৱাই তৰোৱালেৰে প্ৰত্যেক জীৱিত প্ৰাণীক আঘাত কৰি নিঃশেষ কৰিলে। তাৰ পাছত যিহুচুৱাই সকলো ইজৰাইলী লোকক লগত লৈ ইগ্লুনৰ পৰা হিব্ৰুনলৈ যাত্ৰা কৰিলে আৰু সেই ঠাইৰ বিৰুদ্ধে যুদ্ধ কৰিলে। তেওঁলোকে সেই ঠাই দখল কৰি ল'লে আৰু তাত থকা প্ৰতিজন লোকৰ লগতে তাৰ ৰজা, তাৰ ৰজা আৰু চাৰিওফালে থকা সৰু সৰু নগৰবোৰত সোমাই আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে। জিউচুৱাই ইগ্ৰুনৰ প্ৰতি কৰাৰ দৰেই তাতো তেওঁলোকে কাকো জীৱিত নাৰাখি প্ৰত্যেক জীৱন্ত প্ৰাণীক বধ কৰিলে। তাক আৰু তাৰ ৰজাক, তাৰ সৰু সৰু নগৰবোৰ আৰু তাৰ ভিতৰত থকা সকলো মানুহক তৰোৱালেৰে আঘাত কৰিলে। সেইদৰে কাকো অৱশিষ্ট নাৰাখি তাৰ ভিতৰত থকা সকলোকে সম্পূৰ্ণৰূপে সংহাৰ কৰিলে। পাছে জিউচুৱাই ইজৰাইলৰ সৈন্যসকলক লগত লৈ দবিৰলৈ ঘূৰি আহিল আৰু তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে। তেওঁ সেই ঠাই আৰু সেই ঠাইৰ ৰজাক আৰু তাৰ সৰু সৰু নগৰবোৰ দখল কৰি ল'লে। তেওঁলোকে তেওঁলোকক আৰু তাত থকা সকলো জীৱন্ত প্ৰাণীক সম্পূৰ্ণৰূপে তৰোৱালেৰে সংহাৰ কৰিলে। জিউচুৱাই কোনো এটা প্ৰাণীকে সেই ঠাইত অৱশিষ্ট নাৰাখিলে। যেনেকৈ হিব্ৰুনলৈ আৰু লিবনা উৰ তাৰ ৰজালৈ কৰিছিল, তেনেকৈ ইয়ালৈকো তেওঁ কৰিলে। এইদৰে জিউচুৱাই পৰ্বতীয়া অঞ্চল, দক্ষিণ অঞ্চল, নিম্নভূমি আৰু উপপৰ্বতৰ অঞ্চলসমূহৰ এই সকলো দেশ জয় কৰিলে। সেই অঞ্চলবোৰৰ সকলো ৰজাক আৰু প্ৰত্যেক জীৱক অৱশিষ্ট নৰখাকৈ বধ কৰিলে। তেওঁ ইজৰাইলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে সকলো জীৱন্ত প্ৰাণীক নিঃশেষে বিনষ্ট কৰিলে। এইদৰে জিউচুৱাই কাদেশ বনেয়াৰ পৰা গাজা আৰু গিবিয়নলৈকে গোচনৰ সকলো দেশ তৰোৱালেৰে আঘাত কৰি জয় কৰিলে। জিউচুৱাই এই সকলো ৰজাক আৰু তেওঁলোকৰ দেশবোৰ একে সময়তে দখল কৰি ল'লে, কিয়নো ইজৰাইলৰ ঈশ্বৰ যিহোৱাই ইজৰাইলৰ পক্ষে যুদ্ধ কৰিছিল। তাৰ পাছত জিউচুৱাই সকলো ইজৰাইলী লোককে লগত লৈ গিলগলৰ চাৰণীলৈ উলটি আহিল।